Good morning. Itu Akashvani Kohima. Pujur laga khobor puri ase imkung nongla. Prime Minister Narendra Modi ba 184 notun banai dia type 7 multi-storied flats kando members of parliament MPs karne Baba Kharak Singh Mark Nai Delhi de aji khulai dibala ase. Idu occasion ti Prime Minister ba ekta sindur sapling do residential jagadi ropai dibala ase. Tai ba Shramjivis logoti batchit kore kena joma kore thakia khan logoti bi kotha koribala ase. Amikhan laga correspondent ba ekta jankari honi boli pabo.
Residential complex is self-sufficient aro members of parliament laga kam kori bole dorkar hua sob modern amenities rakhi kene banai diya se. Itu para environmentally sustainable future test, energy conservation, renewable energy generation aro bhal waste management logot madad dibole ase. Inclusive design commitment dikhai kene complex to diviajan friendly ase. Sob residential unit te lagbhag 5000 square feet carpet area thaki kene residential aro official functions karne bishi jaga rakhi ase. Dedicated areas to offices, staff accommodation, aru ekta community center to milai kene member of parliament logot public representative hisab taikhan zimidar pura punchay dibole milai rakhi ase complex bitor sob building khan tu earthquake resistance hui kene modern structural designs norm hisab thaki ase ekta comprehensive aru takot thakia security system rakhi kene sob residents logot bachab dibole ase asonyo akashvani news kohima
Wuka district pra sobse pahila bra banana festival 2025 to october de one district one product odop initiative ne chide district laka banana vision document lokoti rakhibula ase event karne taiyar de ekta coordination meeting to deputy commissioner vinit kumar laka chairmanship ne chide olopakot samoy te rakhikena officials kan agriculture ro allied departments pra milaikena joglo ase meeting bra logistic planning kam bhag koriya aro kam chalaboli strategies ti dorkar rakhise deputy commissioner kumar bra interdepartmental collaboration laka dorkar aro community bra bhag loboli janai kina festival laka bhavana bra agriculture growth rural entrepreneurship anidi kina districtly livelihood uthai dibali ase ami khan laka wukha correspondent bra ekta report honi boli pabo
Banana cultivation niche te itia kam se kam 863 hectares to commercial aru local varieties rakhigena Paldu district laka sob tinta regions upper middle aru lower wakate sal pura rupai kuri thaki ase festival para banana farming ekla no hoigena kintu local farmers paraigena productivity othai dibule aru toka puisa kamayadu jari kuri bole bhal platform hisab hobole ase banana festival para wakalaka kheti bari sambhavna khan dikhaigena itu laka kisan khan ge samman kuri bole aru nutun afsar khan tu value addition market Juri dia aru sanskriti barai dibule ase wokapra yohana akashwani news kohima
vice chancellor central agricultural university imphal dr anubham mishra bra agro eco tourism park to khulai disi aru 1 year paravit certificate course to college of veterinary sciences and animal husbandry caui jaluki peren district nichidi college laga 9th foundation din di august 3 tarikh suru kori dise Event to Deputy Commissioner Perrin, Hiazomero, Director ICAR NCR on Mithun, Mitsifima, Dr. Kiresh Patil S., Dean of the College, Dr. I. Shakuntala, Aro Dusra Khan Samniti Rakise, Vice Chancellor Dr. Mishra Bra, Para Veterinarians Laka Rural Animal Health Care Dorkar Khan Janaigina, Need Based Skill Development Courses Khan, Artificial Intelligence, Machine Learning Aro IoT Kando, Veterinary Practices Di Dorkar Rakigina Janai Dise, Deputy Commissioner Mirobra, Agriculture Aro Allied Sectors Di Marketing Chains Bahal Kurigina, Local Economy Parhaidibali Dorkar Janai Dise, August 7 Tarik Vice Chancellor multi-purpose hall karne foundation patro bohaigena khas khan rupai disi livestock farm complex to be jaigena faculty aro staff khan logodi batchit korise dr mishra bra etia unnati kamjari thagiyade berhai digena college bra veterinary aro animal husbandry sectors te bhal modop tibali monothai dise Accessible healthcare services, preventive guidance aro wellness awareness to mahila khan. Sob age groups logodi dibole karne Assam Rifles prakta health and wellness camp to mahila khan Kifri district karne jakali rakise. Medical team khan এছাম ৰাইফলছ পৰা ফ্ৰী হেল্থ চেক আপছ কনচালটেশ্যনছো মহিলা খান লগা হেল্থ নিউট্ৰিশ্যন হাইজিন আৰু প্ৰিভেণ্টিভ কেয়াৰ দি ৰাখিছে আৰু দৰকাৰ দাৱী খান বি ভাগ কৰি দিছে। জৰুৰীটো হেল্থ ইছ্যুজ জল্দি ডিটেক্ট কৰি বুলি মেটাৰনেল হেল্থ আৰু জীৱনলোক জৰিয়া দুখ খান দি কাউন্সেলিংটো দি ৰাখিছে। একটাৰ ৰিপৰ্ট শুনিবলৈ পাব।
হেল্থ কেম্পটে সব উমৰ মহিলা খান বেছি জৰ্জ পৰা ভাগ লৈ কিনে সেৱা খান লাভ উঠাইছে। ইটো আয়োজনতে সমুদায় খান ভিতৰতে সুৰক্ষা আৰু দেখভাল আৰু একজন একজন লগতে সন্মান খান ভাৱনা লগাবি ভৰাই দিয়ে আছে। ইটো ইনিচিয়েটিভ পৰা চাৰ্ভিচ বিফৰ চেল্ফ লগা ইথোজ দেখাই কিনে আসাম ৰাইফল কামটো নৰ্থ ইষ্ট লগা চেণ্টিনেলছ একলা নহৈ কিন্তু লোকেল মানুহ খান লগা সব সুবিধা আৰু এম্পাৱাৰমেণ্ট ভৰাই দিবলৈ একটা বিশ্বাস সাথী হিচাপ থাকি আছে। আসনীয় আকাশবাণী নিউজ কহিমা।
আৰু স্পৰ্টছ ডে ডক্টৰ টি আউ ট্ৰফি 24th ইণ্টাৰ ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপ লগা নকআউট ষ্টেজটো আজিৰ পৰা ইন্দিৰা গান্ধী ষ্টেডিয়াম কহিমাদি চেৰু কৰি কিনা দুইটা কোৱাৰ্টাৰ ফাইনেল মেচ খান খেলিবলৈ আছে। ফাৰ্ষ্ট কোৱাৰ্টাৰ ফাইনেলটো মনব্ৰা ডিমাপুৰ লগতে দিন এক বাজি লগ কৰি কিনা দুইটা টীম খান পৰা বি ছেমি ফাইনেলছটি জাগা ৰাখিবলৈ চেষ্টা কৰি আছে। পাছতে চাম 4 বাজি ছেকেণ্ড কোৱাৰ্টাৰ ফাইনেলটো চুমুকুটিমা আৰু নিউলেণ্ড মাজতে বেছি ভাল কণ্টেষ্ট হ'বলৈ থাকি আছে। প্ৰেষ্টিজিয়াছ ট্ৰফিৰ কাৰণে বেছি মোকাবিলা হৈ যায় কিনা ফুটবল ফেন্স পৰা ভাল খেল হ'ব বুলি অমিত ৰাখি আছে। আৰু এইটোৰ লগত আজি ফুজৰ লগা খবৰ ইমান ডিচেজ কৰি আছে। শুনি থাকিবি চাম 7 বাজি 10 মিনিট নাগামিজ খবৰ শুনিবলৈ আছে।